লেবিয়া পুস্তক ৯ অধ্যায়। অষ্টম দিনৰ আনুষ্ঠানিকৰ পাছত মুছিয়ে হাৰুণ আৰু তেওঁৰ পুত্ৰসকল আৰু ইজৰাইলৰ পৰিচাৰকসকলক মাতি আনিলে। তেওঁ হাৰুণক ক'লে, তুমি নিজৰ অৰ্থে পাপাৰ্থক বলিৰ কাৰণে জাকৰ পৰা এটা নিঘুণ দামৰি আৰু হোম বলিৰ কাৰণে এটা নিঘুণী মতা মেৰ লৈ জিহুৱাৰ সন্মুখত উৎসৰ্গ কৰা, আৰু ইজৰাইলৰ সন্তানসকলক তুমি নিশ্চয় কোৱা, তোমালোকে জিহুৱাৰ সন্মুখত বলিদান কৰিবৰ অৰ্থে পাপাৰ্থক বলিৰ কাৰণে এটা মতা ছাগলী আৰু হোমৰ কাৰণে এটা এবছৰীয়া নিঘুণ দমৰা গৰু আৰু এটা এবছৰীয়া নিঘুণ মেৰ পোৱালি আৰু মংগলাৰ্থক বলিৰ কাৰণে এটা খাৰ আৰু এটা মতা মেৰ আৰু তেল মিহলোৱা ভক্ষ্য নৈবেদ্য লোৱা, কিয়নো আজি জিহুৱাই তোমালোকক দৰ্শন দিব। তেতিয়া তেওঁলোকে মুছিয়ে আজ্ঞা কৰা সকলোকে সাক্ষাৎ কৰা তম্বুৰ দুৱাৰমুখলৈ নিলে আৰু গোটেই মণ্ডলী ওচৰ চাপি জিহুৱাৰ সন্মুখত থিয় হ'ল। পাছত মুছিয়ে ক'লে, জিহুৱাই তোমালোকক এই কৰ্ম কৰিবলৈ আজ্ঞা কৰিলে, ইয়াকে কৰিলে তোমালোকলৈ জিহুৱাৰ প্ৰতাপ প্ৰকাশিত হ'ব। পাছত মুছিয়ে হাৰুণক ক'লে, তুমি বেদীৰ ওচৰলৈ গৈ জিহুৱাৰ আজ্ঞা অনুসাৰে তোমাৰ পাপাৰ্থক বলি আৰু হোম বলি উৎসৰ্গ কৰি নিজক আৰু লোকসকলক প্ৰায়চিত্ত কৰা, আৰু লোকসকলৰো উপহাৰ উৎসৰ্গ কৰি তেওঁলোককো প্ৰায়চিত্ত কৰা। তেতিয়া হাৰুণে বেদীৰ ওচৰলৈ গৈ নিজৰ অৰ্থে লোৱা পাপাৰ্থক বলিদানৰ দামৰিটো কাটিলে। পাছত হাৰুণৰ পুত্ৰসকলে সেই বলিৰ তেজ তেওঁৰ ওচৰলৈ আনিলে, আৰু তেওঁ নিজ আঙুলিৰ তেজত জুবুৰিয়াই বেদীৰ শিঙত লগালে। পাছত অৱশিষ্টৰ তেজখিনি বেদীৰ মূলত ঢালি দিলে, কিন্তু পাপাৰ্থক বলি তেল ঘিলা দুটা আৰু কলিজাৰ ওচৰত থকা তেলীয়া ভাগ বেদীত দগ্ধ কৰিলে। জিহুৱাই দিয়া আজ্ঞাৰ দৰে মুছিয়ে এই সকলোকে কৰিলে, আৰু তাৰ মঙখিনি আৰু ছালখন ছাউনীৰ বাহিৰত জুইত পুৰি ভস্ম কৰা হ'ল। পাছে হোম বলিটো কটা হ'ল, আৰু হাৰুণৰ পুত্ৰসকলে তাৰ তেজখিনি তেওঁৰ ওচৰলৈ তেওঁ বেদীত চাৰিওফালে ছটিয়াই দিলে। পাছত তেওঁলোক হোম বলিৰ মাংস খণ্ড খণ্ড কৰি মূৰটোৰে সৈতে খণ্ডবোৰ তেওঁৰ ওচৰলৈ আনিলে, আৰু তেওঁ সেই সকলোকে বেদীৰ ওপৰত দগ্ধ কৰিলে। তেওঁ নাড়ী ভুৰুখিনি আৰু ঠেংকেইটা ধুই বেদীত হোমৰ ওপৰত দগ্ধ কৰিলে। পাছত লোকসকলৰ উপহাৰ ওচৰলৈ নিয়া হ'ল। তেওঁ লোকসকলৰ পাপাৰ্থক বলিদানৰ ছাগলীটো লৈ প্ৰথমটোৰ নিচিনাকৈ কাটি পাপৰ অৰ্থে উৎসৰ্গ কৰিলে, আৰু হোম বলিটো নিয়া হ'ল, আৰু তেওঁ বিধিমতে তাক উৎসৰ্গ কৰিলে, আৰু তেওঁ ভক্ষ্য নৈবেদ্য নিয়াৰ পাছত তেওঁ তাৰ পৰা মুঠি ভৰাই ল'লে আৰু বেদীৰ ওপৰত দগ্ধ কৰিলে। ৰাতিপুৱাৰ হোম বলিৰ দৰে তেওঁ ইয়াকো কৰিলে। পাছত তেওঁ লোকসকলৰ মংগলাৰ্থক বলিদানৰ খাৰ আৰু মতা মেৰটোৰ কাটিলে। তেতিয়া হাৰুণৰ পুত্ৰসকলে তেওঁৰ ওচৰলৈ সেই বলিৰ তেজ আনিলে, আৰু তেওঁ বেদীৰ চাৰিওকাষে তাক ছটিয়াই দিলে। পাছত তেওঁলোকে খাৰ আৰু মতা মেৰটোৰ তেল, নাড়ীভুৰুত লাগি থকা তেল ঘিলা দুটা আৰু কলিজাৰ ওচৰত থকা তেলীয়া ভাগ আৰু মেৰটোৰ নেজডাল ল'লে। সেই সকলো তেল আমঠু দুটাৰ ওপৰত হ'ল, আৰু তেতিয়া তেওঁ বেদীৰ ওপৰত সেই তেল দগ্ধ কৰিলে, আৰু মুছিৰ আজ্ঞা অনুসাৰে হাৰুণে জিহুৱাৰ সন্মুখত আমঠু দুটা আৰু হোঁ কৰঙনটো দুলনীয় উপহাৰৰ অৰ্থে দোলালে। তেতিয়া হাৰুণে তেওঁলোকৰ ফাললৈ হাত দাঙি তেওঁলোকক আশীৰ্বাদ কৰিলে। এইদৰে তেওঁ পাপাৰ্থক বলি, হোম বলি আৰু মংগলাৰ্থক বলি উৎসৰ্গ কৰি নামি আহিল। পাছত মুছি আৰু হাৰুণ সাক্ষাৎ কৰা তম্বুৰ ভিতৰত সোমাল আৰু তেওঁলোকে বাহিৰ ওলাই লোকসকলক আশীৰ্বাদ কৰিলে। তেতিয়া সকলো লোকসকলৰ আগত জিহুৱাৰ প্ৰতাপ প্ৰকাশিত হ'ল আৰু জিহুৱাৰ সন্মুখৰ পৰা অগ্নি ওলাই বেদীৰ ওপৰত থকা হোম বলি আৰু তেলখিনি পুৰি ভস্ম কৰিলে। তাকে দেখি সকলো লোকে আনন্দৰ ধ্বনি কৰি উবুৰি হৈ পৰিল।